আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া মুকলি কৰিবলৈ লৈছো বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান ভক্তি বচন। পাপে ভৰা পৃথিৱীলৈ আশাৰ বাতৰি কঢ়িয়াই অনা ঈশ্বৰৰ মহান প্ৰেমৰ বাণী ভক্তি বচন অনুষ্ঠানৰ আৰম্ভণিতেই শুনক বাইবেলৰ বাণী।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আপুনি আমাৰ অনুষ্ঠান নিয়মিতভাৱে শুনি আহিছেনে? শুনি কেনে পাইছে আমালৈ চিঠি লিখি জনাবচোন। আমাৰ এই অনুষ্ঠান বাইবেল অধ্যয়নৰ অনুষ্ঠান। আপুনি নিশ্চয় ইতিমধ্যে মন কৰিছে যে আমি এই অনুষ্ঠানত বাইবেলৰ পৰা পাঠ কৰি যাওঁ আৰু যিমান পাৰোঁ সহজভাৱে কথাবোৰ আলোচনা কৰিবলৈ চেষ্টা কৰোঁ। এই অনুষ্ঠানৰ পৰা লাভৱান হ'বলৈ হ'লে লগত বাইবেল এখন লৈ লোৱাটো অতি প্ৰয়োজন। আপুনি এই অনুষ্ঠান শুনিবৰ সময়ত লগত নিশ্চয় বাইবেল এখন লৈ লৈছে। আমাৰ এই অনুষ্ঠানযোগে প্ৰচাৰ কৰা কোনো কথা অধিককৈ বুজিব খুজিলে, নাইবা যীশুখ্ৰীষ্টৰ বিষয়ে কিবা সুধিবলগীয়া থাকিলে আমালৈ নিসংকোচে লিখিব পাৰে। আমাৰ ঠিকনা
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com।
আহকচোন আমি আজিৰ আলোচনা আৰম্ভ কৰাৰ আগে আগে পৰমপিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা আমাৰ মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তোমাৰ গৌৰৱ মহিমা সকলো ঠাইতে বিয়পি পৰক। তুমি গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা পালনকৰ্তা ঈশ্বৰ। তুমি সৰ্বজ্ঞানী, সৰ্বব্যাপী, সৰ্বশক্তিমান ঈশ্বৰ। তোমাৰ আগত আমি নগণ্য ধূলিকণা মাত্ৰ। তথাপি প্ৰভু, তুমি যে আমাক ইমান প্ৰেম কৰা সেই কথা ভাবিলেই আচৰিত হওঁ। তুমি আমাক প্ৰেম কৰাৰ প্ৰমাণ দি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকে জগতলৈ পঠালা, যাতে তেওঁত বিশ্বাস কৰি আমি পৰিত্ৰাণ লাভ কৰিব পাৰোঁ। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাইছোঁ। তোমাৰ বাক্যৰ নিগৃঢ় তত্ত্ব আমি বুজি পাব নোৱাৰোঁ যদিহে তুমি আমাক বুজাই নিদিয়া। এতেকে আহা পিতা, আমাক তোমাৰ বাক্য বুজিবলৈ সহায় কৰা। আমাৰ প্ৰতিজনৰ প্ৰয়োজন অনুসাৰে তুমি বিশেষভাৱে কথা কোৱা। এই অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাৰ আগত তুমি নিজকে প্ৰকাশ কৰা, তেওঁলোকৰ জীৱনত উপচি পৰাকৈ আশীৰ্বাদ কৰা। এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমি আমাৰ লগত থাকি আমাক পৰিচালিত কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলো। আমেন। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? আমি বাৰু এতিয়া বাইবেলৰ কোনখন পুস্তকৰ অধ্যয়ন চলাই আছোঁ আপোনাৰ মনত আছেনে? আমি বাইবেলৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? আপুনি আমাৰ যোৱা অনুষ্ঠানটো শুনিছিলনে? যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 7 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ, আৰু এই 7 নম্বৰ অধ্যায়ৰ প্ৰথম 3টা পদ পঢ়ি তাৰ ভিত্তিতেই আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আমি ইতিমধ্যেই পালোঁ যে এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক স্বৰ্গলৈ উঠাই লৈ যোৱা হ'ব আৰু তাৰ পাছত পৃথিৱীত আৰম্ভ হ'ব মহাক্লেশ। প্ৰথমতে আমি পালোঁ 4জন অশ্বাৰোহীৰ কথা। বগা, ৰঙা, ক'লা আৰু পাণ্ডুবৰণীয়া ঘোঁৰাত উঠি অহা সেই 4জন অশ্বাৰোহীৰ যোগেদিয়েই পৃথিৱীত মহাক্লেশৰ সূত্ৰপাত হ'ব। তাৰ পাছত যোৱা অনুষ্ঠানত আমি এই কথা দেখিবলৈ পাইছিলোঁ যে সেই মহাক্লেশৰ সময়ছোৱাত এটা সাময়িক বিৰতি ঘটিব। কিছুদিনৰ কাৰণে এই বিৰতি ঘটিব আৰু সেই সময়ছোৱাতে, সেই সময়ত পৃথিৱীত থাকি যোৱা লোকসকলৰ, যিসকল লোকে খ্ৰীষ্টত বিশ্বাস স্থাপন কৰিব, সেই লোকসকলক কপালত চাপ মাৰি দিয়া হ'ব যাতে তেওঁলোক তাৰ পাছতেই পৃথিৱীত হ'বলগীয়া ভয়ংকৰ দিনবোৰৰ মাজেৰে নিৰাপদে পাৰ হৈ যাব পাৰে। সেই সময়ত কিন্তু খ্ৰীষ্টীয় মণ্ডলী পৃথিৱীত নাথাকে, থাকিব স্বৰ্গত, কাৰণ ইতিমধ্যেই পৃথিৱীৰ পৰা মণ্ডলীক উঠাই লৈ যোৱা হ'ব। আজিৰ অনুষ্ঠানত আমি প্ৰকাশিত বাক্য পুস্তকৰ 7 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিম। আজি আমি বিশেষভাৱে পঢ়িবলৈ পাম ইছৰাইল জাতিৰ অৱশিষ্ট লোক কিছুমানক ঈশ্বৰে ৰক্ষা কৰাৰ কথা। প্ৰিয় শ্ৰোতা, এই কথা আমি আগতেও কেইবাবাৰো উল্লেখ কৰিছোঁ আৰু এতিয়াও ক'ব খোজোঁ যে যেতিয়া ঈশ্বৰে ইছৰাইল জাতিৰ সৈতে জড়িত কথা বতৰা প্ৰকাশ কৰে তেতিয়া তেওঁ সদায় দিন, বাৰ, তাৰিখ আদিৰ দ্বাৰা কথা কয় আৰু তেওঁ সদায় সংখ্যাৰ ব্যৱহাৰ কৰে। কিন্তু ঈশ্বৰে যেতিয়া খ্ৰীষ্টীয় মণ্ডলীৰ সৈতে জড়িত কথা বতৰা প্ৰকাশ কৰে তেওঁ দিন, বাৰ, তাৰিখ নাইবা সংখ্যা আদিৰ সহায় নলয় বা ব্যৱহাৰ নকৰে। পাচনি পৌলে কেতিয়াও কাৰো আগত কোনো প্ৰতিবেদন বা ৰিপৰ্ট দাঙি ধৰা নাছিল যে কোন ঠাইত কিমানজন লোকে খ্ৰীষ্টক গ্ৰহণ কৰিলে, কিমানজনে বাপ্তিষ্ম গ্ৰহণ কৰিলে ইত্যাদি ইত্যাদি কথা তেওঁ সংখ্যা, পৰিসংখ্যা আদিৰে ভৰাই ৰিপৰ্ট লিখিব লগা হোৱা নাছিল। এই প্ৰকাশিত বাক্য পুস্তকত আমি দেখিবলৈ পাওঁ যে পৃথিৱীত মহাক্লেশ চলি থকাৰ সময়তে অসংখ্য পৰজাতীয় অৰ্থাৎ অনাজিহুদী লোকে ঈশ্বৰলৈ ঘূৰি প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিব। এনেকুৱা লোকসকলৰ বৰ্ণনা দিওঁতে এটা গণিব নোৱাৰা বৃহৎ দল বুলিহে বাইবেলত উল্লেখ কৰা হৈছে, কিন্তু তেওঁলোকৰ কোনো সংখ্যা দিয়া হোৱা নাই। কিন্তু ঈশ্বৰে ইছৰাইল জাতিৰ কথা ক'ব লাগিলে বা ইছৰাইল জাতিক কিবা জনাব লাগিলে সদায় দিন, বাৰ, তাৰিখ নাইবা সংখ্যা ব্যৱহাৰ কৰাটো আমি দেখি আহিছোঁ। বাইবেলত যিমানবোৰ ভাৱবাণী কৰা হৈছে তাৰ বহুতো ভাৱবাণী ইতিমধ্যেই ফলিয়াই গ'ল, কিছুমান ভাৱবাণী ভৱিষ্যতে ফলিয়াব, যেনে পৃথিৱীৰ শেষ অৱস্থাৰ সৈতে জড়িত প্ৰভু যীশুৰ হ'বলগীয়া দ্বিতীয় আগমনৰ সৈতে জড়িত ভাৱবাণীবোৰ। আমি এতিয়া এই প্ৰকাশিত বাক্য পুস্তকত যিবোৰ কথা পঢ়ি আছোঁ সেইবোৰো ভৱিষ্যতেহে ঘটিব। বহুতো লোকে এনেকুৱা ভাৱবাণীবোৰ ফলিওৱাৰ দিন, তাৰিখ আদি হিচাপ কৰি ঘোষণা কৰি দিয়ে আৰু তাৰ পাছত লাজত পৰিবলগীয়া হয়, কাৰণ প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ সৈতে জড়িত ভাৱবাণীবোৰৰ দিন, তাৰিখ আদি ঈশ্বৰে জনাই দিয়া নাই আৰু আমাক জানিবও নিদিয়ে। কেৱল সেই ঘটনাবোৰ তেনেদৰে ঘটিব বুলিহে আমাক জনাই দিয়ে। সেইবাবেই এনেকুৱা ভাৱবাণীবোৰৰ দিন, তাৰিখ আদি নিৰ্ধাৰণ কৰিবলৈ গৈ ঈশ্বৰৰ বাক্যক হেয় প্ৰতিপন্ন কৰাৰ নিচিনাহে হয়, কাৰণ ঈশ্বৰে দিন, তাৰিখ জনাই দিয়া নাই। কিন্তু ইছৰাইল জাতিৰ ক্ষেত্ৰত যিবোৰ কথা ঈশ্বৰে কয় সেইবোৰত তেওঁ হয় দিন, বাৰ নাইবা সংখ্যা ব্যৱহাৰ কৰে। এই কথাটো আমি ভালদৰে মন কৰা উচিত। ইয়াতো আমি এতিয়া ইছৰাইল জাতিৰ সৈতে জড়িত এটা ভাৱবাণী পাম আৰু তাত সংখ্যা ব্যৱহৃত হোৱা দেখা পাম। এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিছোঁ, অনুগ্ৰহ কৰি চাই যাব আৰু লগত যদি বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব। প্ৰকাশিত বাক্য 7:4 পদটো পাঠ কৰি দিম। ইয়াত এনেদৰে লিখা আছে, পাছে সেই চাপ মৰাবিলাকৰ সংখ্যা শুনিলোঁ, ইছৰাইলৰ সকলো ফৈদৰ মুঠে 144,000 চাপ মৰা হ'ল। 144,000 ইছৰাইল জাতিৰ মাজৰ পৰা 144,000 লোকক মোহৰ মৰা হ'ব। কিন্তু আমি এই কথা দেখা পাম যে পৃথিৱীৰ মাজৰ পৰা অগণন পৰজাতীয় লোকে উদ্ধাৰ পাব, তেওঁলোকৰ সংখ্যা অগণন হ'ব বুলি কোৱা হৈছে। আজিলৈকে আমি যিমানবোৰ শুভবাৰ্তা প্ৰচাৰক, শিক্ষক আদিক লগ পাই আহিছোঁ বা শুনি আহিছোঁ, তেওঁলোকৰ সভাবোৰত যিমানবোৰ লোকে খ্ৰীষ্টক গ্ৰহণ কৰে সেই মানুহৰ সংখ্যা সদায় গণিব পৰা সংখ্যাই হয়। কাৰোবাৰ সভাত হয়তো 1,000, কাৰোবাৰ সভাত হয়তো 10,000, ক'ৰবাত হয়তো তাতোকৈ বেছি, কিন্তু গণিব পৰা লোকেই হয়। কোনোবাই হয়তো সংখ্যাবোৰ অলপ বঢ়াইও কয়, কিন্তু গণিব পৰা সংখ্যাই কয়। কিন্তু প্ৰকাশিত বাক্যত আমাক কোৱা হৈছে যে সেই মহাক্লেশৰ সময়ত খ্ৰীষ্টক গ্ৰহণ কৰা লোকৰ সংখ্যা গণি শেষ কৰিব নোৱাৰা যেন হ'ব। কেতিয়াও কোনোকালে ইমানবোৰ লোকে একেলগে খ্ৰীষ্টক গ্ৰহণ কৰা নাই। মুঠতে আমি এই কথা বুজি পাওঁ যে সেই মহাক্লেশৰ সময়ছোৱাত পৃথিৱীত অসংখ্য লোকে খ্ৰীষ্টক গ্ৰহণ কৰিব। কিন্তু সেই সময়তো খ্ৰীষ্টীয় মণ্ডলী পৃথিৱীত নাথাকে, স্বৰ্গতে থাকিব। তেন্তে ইমানবোৰ মানুহে কেনেকৈ খ্ৰীষ্টৰ বিষয়ে শুনিবলৈ পাব? ইমানবোৰ মানুহৰ আগত কোনে খ্ৰীষ্টৰ শুভবাৰ্তা বিলাব? আৰু খ্ৰীষ্টৰ শুভবাৰ্তা নুশুনাকৈ তেওঁলোকনো খ্ৰীষ্টলৈ কেনেকৈ আহিব? এইটো চিন্তা কৰিবলগীয়া কথা নহয়নে বাৰু? তেওঁলোকক কপালত চাপ মাৰি দিয়া হ'ব। সেই সময়ত পবিত্ৰ আত্মা পৃথিৱীত থাকিব আৰু পবিত্ৰ আত্মাৰ যোগেদি তেওঁলোকে নতুন জন্ম পাব আৰু পবিত্ৰ আত্মাৰ যোগেদিয়েই তেওঁলোক মোহৰ মৰা হ'ব। সেই মোহৰ মৰাৰ দ্বাৰা এইটো নিশ্চিত কৰা হ'ব যে তেওঁলোকে উদ্ধাৰ পাব। আমি যেতিয়া চিঠি এখন ৰেজিষ্টাৰ কৰি পঠিয়াওঁ তেতিয়া পোষ্ট অফিচত এটা বিশেষ মোহৰ মাৰি দিয়া হয়। সেই মোহৰটো মাৰি দিয়াৰ লগে লগে এই কথাটো আমি নিশ্চিতভাৱে জানো যে সেই চিঠিখন ঠিকমতে গৈ পাবগৈ উপযুক্ত ঠিকনাত। সেই মোহৰটো মাৰি দিয়াৰ অৰ্থ এইয়ে যে গোটেই ডাক বিভাগ সেই চিঠিখন ঠিকমতে গৈ পোৱাৰ দায়িত্বত আছে। সেই দায়িত্ব গোটেই বিভাগটোৱে মূৰ পাতি লৈছে। হয়তো চিঠিখন গৈ পাওঁতে কেতিয়াবা 2 এদিন দেৰি হ'বও পাৰে, কিন্তু গৈ পোৱাটো প্ৰায় খাটাং। মোহৰ মাৰি দিয়াৰ অৰ্থ এইটোৱেই। ঠিক একেদৰে সেই লোকসকলক পবিত্ৰ আত্মাৰ দ্বাৰা মোহৰ মাৰি দিয়াৰ দ্বাৰা এইটো নিশ্চিত কৰা হয় যে সেই মোহৰ মৰা লোকসকলে মহাক্লেশৰ মাজেৰে পাৰ হৈ গৈ পৰিত্ৰাণ লাভ কৰিবই। মানুহৰ ভুল হ'ব পাৰে, গাফিলতি হ'ব পাৰে, কিন্তু ঈশ্বৰৰ ভুল নহয়, ঈশ্বৰে গাফিলতি নেদেখুৱায়। প্ৰিয় শ্ৰোতা, আজি আমি নিশ্চিতভাৱে জানিব পাৰোঁ আমি স্বৰ্গলৈ যাম নে নাযাম। যদি আমি প্ৰভু যীশুক আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰোঁ তেতিয়া পবিত্ৰ আত্মাৰ শক্তিৰে আমি নতুন জন্ম লাভ কৰোঁ আৰু পবিত্ৰ আত্মাৰ দ্বাৰাই আমাক পিতৃ ঈশ্বৰে মোহৰ মাৰি দিয়ে। সেই মোহৰেই আমাক নিশ্চয়তা দিয়ে আমি ঈশ্বৰৰ সন্তান হোৱা বুলি, আমি পৰিত্ৰাণ পোৱা বুলি, আমি এদিন স্বৰ্গলৈ যাম বুলি। সেই নিশ্চয়তা আপুনি বাৰু লাভ কৰিছেনে? আমি নিজৰ শক্তিৰে, নিজৰ চেষ্টাৰে কেতিয়াও নোৱাৰিলোহেঁতেন, কিন্তু একমাত্ৰ পবিত্ৰ আত্মাৰ শক্তিতহে সেইটো সম্ভৱপৰ হৈ উঠিছে। ইয়াত যে 144,000 লোকৰ কথা কৈছে, তেওঁলোকনো কোন? এই বিষয়ে আচলতে কোনো সন্দেহেই থাকিব নালাগে। এই 144,000 লোকে বৰ্তমানৰ কোনো বিশেষ দল বা গোষ্ঠীক নুবুজায়। সেই মহাক্লেশৰ সময়ত এই 144,000 লোকে উদ্ধাৰ পাব ইছৰাইল জাতিৰ প্ৰতিটো ফৈদৰ পৰা। ইছৰাইল জাতি বিলুপ্ত হৈ নাযায়, সেই জাতিৰ কোনোটো ফৈদ বিলুপ্ত হৈ নাযায়। আজি পৃথিৱীত প্ৰায় 2 কোটিৰো অধিক যিহুদী লোক আছে। সেই সময়ত কিজানি সেই সংখ্যা আৰু বাঢ়িব, কিন্তু সেই লোকসকলৰ মাজৰ পৰা মুঠতে 144,000 লোকে খ্ৰীষ্টক গ্ৰহণ কৰিব। যিমানবোৰ যিহুদী লোক আছে সকলোৱে খ্ৰীষ্টলৈ নুঘূৰে, মাত্ৰ 144,000 সেই কালত খ্ৰীষ্টলৈ ঘূৰিব। কিছুমান লোকে আকৌ এই 144,000 সংখ্যাটো এটা প্ৰতীক বুলিহে ভাবে, কিন্তু ঈশ্বৰে জানো হিচাপ কৰিব নাজানে। তেওঁ যি ক'ব লাগে, যি জনাব লাগে, স্পষ্টভাৱে জানো জনাব নোৱাৰে, তেওঁ নিশ্চয় পাৰে। সেইবাবে আমি বিশ্বাস কৰোঁ তেওঁ যদি 144,000 বুলি কৈছে, তেন্তে 144,000 বুলিয়েই বুজাইছে, 145,000 নহয় বা আন কিবা সংখ্যা নহয়। ঈশ্বৰে ইছৰাইলৰ প্ৰত্যেক ফৈদৰ পৰাই এনেদৰে লোক বাছি ল'ব, বা প্ৰত্যেক ফৈদৰ পৰাই লোক খ্ৰীষ্টলৈ আহিব। ঈশ্বৰে আব্ৰাহামক আমন্ত্ৰণ জনোৱা দিন ধৰি আজি পৰ্যন্ত ইছৰাইল জাতিৰ মাজত ঈশ্বৰ বিশ্বাসী লোক সংখ্যাত অতি তাকৰ হ'লেও সদায় আছে। অৱশ্যে পৰজাতীয় লোক অৰ্থাৎ অনা যিহুদী লোকসকলৰ মাজতো সদায় সংখ্যাত কম হ'লেও খ্ৰীষ্টীয় বিশ্বাসী লোক আছে। পাচনি পৌলে ৰোমিয়া পুস্তকৰ 9 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদত এনেদৰে লিখিছে, এই শাস্ত্ৰীয় বচনৰ অৰ্থ এই, শৰীৰৰ যি সন্তান তেওঁবিলাক ঈশ্বৰৰ সন্তান নহয়, কিন্তু প্ৰতিজ্ঞাৰ যি সন্তান তেওঁবিলাকহে বংশ বুলি গণিত হয়। এই কথা আজি সত্য। আকৌ ৰোমিয়া পুস্তকৰে 11 নম্বৰ অধ্যায়ৰ 4 আৰু 5 নম্বৰ পদত আমি এনেদৰে পাওঁ, কিন্তু তেওঁলৈ ঐশ্বৰিক বাণীয়ে কি কয়, বাল দেৱতাৰ আগত আঁঠু নোলোৱাকৈ থকা এনে 7,000 মানুহ মই নিজলৈ অৱশিষ্ট ৰাখিলোঁ। এইদৰে বৰ্তমান কালতো অনুগ্ৰহেৰে মনোনীত কৰা অৱশিষ্ট লোক আছে। সেই সময়তো খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মাজত সংখ্যাত তাকৰ হ'লেও যিহুদী লোক আছিল, ভৱিষ্যতে মহাক্লেশৰ সময়তো থাকিব। আৰু কিমানজন লোক থাকিব তাৰ সংখ্যাটো আমাক ইয়াত দি দিয়া হৈছে। এওঁলোকেই পৃথিৱীত সেই মহাক্লেশৰ দিনবোৰ দেখিব। এই মহাক্লেশৰ সময়ৰ বিষয়ে কওঁতে প্ৰভু যীশুৱে এনেদৰে কৈছিল, আৰু সকলো জাতিলৈ সাক্ষ্য হ'বলৈ ৰাজ্যৰ এই শুভবাৰ্তা গোটেই জগততে ঘোষণা কৰা হ'ব, তেতিয়াহে শেষ হ'ব। মুঠি লিখা শুভবাৰ্তা 24:14। আৰু সেই শুভবাৰ্তা এটাই, মেৰ পোৱালী অৰ্থাৎ প্ৰভু যীশুৰ যোগেদি ঈশ্বৰে মানৱলৈ আগবঢ়োৱা পৰিত্ৰাণৰ শুভবাৰ্তা। প্ৰভু যীশুৰ যোগেদিয়েই মানৱৰ পাপমোচন হ'ব পাৰে। বাইবেলত আমি এনেদৰে পাওঁ, পাছদিনা তেওঁৰ ওচৰলৈ যীশুক অহা দেখি তেওঁ ক'লে, জগতৰ পাপ নিউতা ঈশ্বৰৰ মেৰ পোৱালীক চোৱা। জোহনে লিখা শুভবাৰ্তা 1:29-30। সেই মহাক্লেশৰ সময়ত গোটেই পৃথিৱীতে খ্ৰীষ্টৰ এই শুভবাৰ্তা বিয়পি পৰিব। এতিয়া 5 নম্বৰ পদৰ পৰা 8 নম্বৰ পদলৈকে পাঠ কৰি দিম। ইয়াত আমি এনেদৰে পাওঁ, যিহুদাৰ ফৈদৰ চাব মৰা 12,000, ৰুবেনৰ ফৈদৰ 12,000, গাদৰ ফৈদৰ 12,000, আছেৰৰ ফৈদৰ 12,000, নপ্তালিৰ ফৈদৰ 12,000, মনচিৰ ফৈদৰ 12,000, চিমিয়নৰ ফৈদৰ 12,000, লেবিৰ ফৈদৰ 12,000, ইছাখৰৰ ফৈদৰ 12,000, জবুলুনৰ ফৈদৰ 12,000, যোচেফৰ ফৈদৰ 12,000, বিন্যামিনৰ ফৈদৰ চাব মৰা 12,000। ইছৰাইল জাতিৰ 12 ফৈদৰ প্ৰতিটো ফৈদৰ পৰা 12,000 লোকক মোহৰ মৰা হ'ব। 12টা ফৈদৰ পৰা 12,000 হ'লে মুঠতে হয় 144,000 লোক। একেবাৰে সঠিক হিচাপ এটা ইয়াত দি দিয়া হৈছে। গতিকে 144,000 সংখ্যাটোৱে কিবা বেলেগ বুজায় বুলি আমি ভাবিব লাগেনে বাৰু? নিশ্চয় নালাগে। আমি পুৰণি নিয়মত পাই আহিছো যে ঈশ্বৰে বাৰে বাৰে ইছৰাইলৰ আগত প্ৰতিজ্ঞা কৰিছিল যে তেওঁ এই পৃথিৱীত তেওঁৰ ৰাজ্য প্ৰতিষ্ঠা কৰিব। সেই ৰাজ্য এই পৃথিৱীত হ'ব যেতিয়া প্ৰভু যীশু আকৌ আহিব আৰু তেওঁৰ এহেজাৰ বছৰীয়া ন্যায় শাসন প্ৰতিষ্ঠা কৰিবহি। সেই সময়ছোৱা হ'ব এটা পৰীক্ষামূলক সময়। তাৰ পাছত অনন্তকাল ধৰি থাকিব প্ৰভু যীশুৰ সেই ৰাজ্য। ইয়াত ইছৰাইলৰ বাৰটা ফৈদৰ কথা উল্লেখ কৰা হৈছে। এজন পণ্ডিতৰ মতে ঈশ্বৰে মুঠতে তেৰবাৰ এই বাৰটা ফৈদৰ নাম উল্লেখ কৰিছে, আন এজনৰ মতে ১৮ বাৰ। কিন্তু যিমানবাৰ উল্লেখ নকৰক কিয়, তেওঁ যেতিয়া ইছৰাইলৰ বাৰটা ফৈদৰ কথা উল্লেখ কৰে, তেওঁ গোটেই বাৰটা ফৈদৰ কথাই উল্লেখ কৰে, এঘাৰটা বা দহটা ফৈদৰ কথা নকয়। কেতিয়াবা অৱশ্যে বাৰটা ফৈদৰ কথা উল্লেখ কৰোঁতে অলপ পাৰ্থক্যও চকুত পৰে, কিন্তু কিয় আমি নাজানো। নিশ্চয় ঈশ্বৰে কিবা বিশেষ উদ্দেশ্যতহে তেনেকুৱা কৰে। যেনে ধৰক, ইয়াত ইছৰাইলৰ বাৰটা ফৈদৰ এখন তালিকা দিয়া হৈছে। এই তালিকাখনৰ আমি দুটামান বৈশিষ্ট্য দেখা পাওঁ। প্ৰথমতে আছে যিহুদাৰ নাম, কিন্তু আমি জানো ৰুবেনহে বয়সত ডাঙৰ আছিল। কিন্তু ৰুবেনে সেই স্থান হেৰুৱাব লগা হৈছিল অনৈতিকতাৰ কাৰণে। ঠিক একেদৰে খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমি যদি পাপ কৰোঁ, তেন্তে আমি পৰিত্ৰাণ নেহেৰুৱাওঁ ঠিকেই, কিন্তু আমি পুৰস্কাৰ হেৰুৱাব লগা হয়। ৰুবেনৰ নাম তালিকাত আছে ঠিকেই, কিন্তু প্ৰথমতে নাই। আকৌ এই তালিকাত দান আৰু ইফ্ৰইমৰ নাম নাই, কাৰণ এই দুয়োটা ফৈদেই ইছৰাইল জাতিক প্ৰতিমা পূজা কৰিবলৈ আগবঢ়াই লৈ গৈছিল। দানৰ ফৈদেই প্ৰথমতে প্ৰতিমা পূজা কৰিছিল, পাছত ইফ্ৰইমেও একেদুখেই কৰিছিল। এই বাৰটা ফৈদৰ তালিকাত ইফ্ৰইমৰ স্থান লৈছে যোছেফে, আৰু দানৰ স্থানত আছে লেবি, আৰু লেবি হৈছে পুৰোহিতৰ ফৈদ। ঈশ্বৰে ইছৰাইল জাতিক বিশেষভাৱে বাছি লৈছিল। এই জাতিক তেওঁ সময়ে সময়ে শাস্তি দি আহিছে ঠিকেই, কিন্তু কেতিয়াও এই জাতিক তেওঁ পৰিত্যাগ কৰা নাই আৰু নকৰেও। এই জাতিৰ কোনো ফৈদকে তেওঁ বিলুপ্ত হৈ যাবলৈও নিদিয়ে। বাইবেলৰ একেবাৰে শেষৰখন পুস্তকতো সেয়েহে আমি ইছৰাইল জাতিৰ উল্লেখ পাইছোঁ। এৰা, তেওঁলোকক ঈশ্বৰে পাহৰি নাযায়। তেওঁলোকৰ বাৰটা ফৈদৰ পৰা 12,000কৈ লোক, মুঠতে 144,000 লোক তেওঁ মোহৰ মাৰি বাছি ল'ব, সেই মহাক্লেশৰ মাজেৰে জয়যুক্ত হৈ পাৰ হৈ যাবলৈ। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ কথা শিলৰ ৰেখা, তেওঁৰ প্ৰতিজ্ঞাৰ লৰচৰ নহয়। প্ৰভু যীশুত বিশ্বাস কৰা আমি প্ৰতিজন লোকেই ঈশ্বৰৰ সেই অলৰ অচৰ বাক্য তথা প্ৰতিজ্ঞাতে ভৰসা কৰি ক'ব পাৰোঁ, আমি এই মহাক্লেশৰ পৰা সাৰি যাম, আমি থাকিম স্বৰ্গত। আপুনি বাৰু তেনেদৰে ক'ব পাৰিবনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ভাই ঘুরি চেনা হে দুনা। ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
যীশুৰ প্ৰেমৰ আগবাণলৈ সঁহাৰি দিয়াৰ সময়া, যীশুৰ প্ৰেমৰ আগবাণলৈ সঁহাৰি দিয়াৰ সময়া। এবাৰ দুৱাৰ বন্ধ হ'লে নেমেলিব যীশুৱে দুনা, আৰু জাগতিকতা জীৱনৰ ভুক্তি আত্মকুচাই, লাখ বিলাখ আৰু জাগতিকতাই জীৱনৰ ভুক্তি আত্মকুচাই, প্ৰকৃতি শান্তি যীশুহে পায়, তেওঁতে আত্মাই জিৰণি পায়, সময়ো কলি যায়। যুক্তি ভাই ঘুরি চেনা হে দুরা।